Iya, akah mani. বাতৰি পঢ়িছো সমুজ্জ্বল ভাৰতদাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ চৰকাৰ সংবিধানৰ পবিত্ৰতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনত ধৰাৰ আশংকাত প্ৰধানমন্ত্ৰী পদৰ মৰ্যাদা পাহৰি গৈছে বুলি দাবী কৰিছে। বিজেপিয়ে কৈছে যে গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ ভিতৰত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ সৰ্বাধিক বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে প্ৰকাশ কৰা শেহতীয়া পূৰ্বানুমানৰ পৰা দেশৰ অৰ্থনৈতিক প্ৰগতি শক্তিশালী আৰু সুস্থিৰ বুলি প্ৰমাণিত হৈছে। আৰু পাঞ্জাব কিংছে যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক 7 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্যায়ত অহা 7 মে'ত দেশৰ 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 93খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূৰ্বে এইটো পৰ্যায়ত মুঠ 94টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ ভোটগ্ৰহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে গুজৰাটৰ ছুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীজন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰী সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি ঘটোৱাৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিৰ সংখ্যা 93লৈ হ্ৰাস পায়। এইটো পৰ্যায়ত গুজৰাটৰ 25টা, কৰ্ণাটকৰ 14টা, মহাৰাষ্ট্ৰৰ 11টা আৰু উত্তৰ প্ৰদেশৰ 10টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। একেদৰে মধ্যপ্ৰদেশৰ 9টা, ছত্তীশগড়ৰ 7টা, বিহাৰৰ 5টা, অসম আৰু পশ্চিমবংগ উভয়ৰে 4টাকৈ আৰু গোৱা, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ 2টাকৈ সংসদীয় সমষ্টিৰ বাবেও এইটো পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আনন্দ, সুৰেন্দ্ৰনগৰ, জুনাগড় আৰু জামনগৰত 4খন নিৰ্বাচনী সভাত ভাগ ল'ব। আনহাতে কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে আজি আহমেদাবাদত সংবাদমেল সম্বোধন কৰিব। ইপিনে আম আদমী পাৰ্টীৰ নেত্ৰী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পন্নী সুনীতা কেজৰিৱালে আজি ভাৱনগৰ আৰু ভৰুচৰ আম আদমী প্ৰাৰ্থীৰ হকে বোটাদত এটা ৰোড শ্বত ভাগ ল'ব। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ চৰকাৰ সংবিধানৰ পবিত্ৰতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰ। উত্তৰ গুজৰাটৰ বানাছকান্থাৰ দিছা আৰু সাবৰকান্থা জিলাৰ হিম্মতনগৰত কালি নিৰ্বাচনী সভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। বানাছকান্থাত নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোদীয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ ব্যৱস্থা বৰ্তাই ৰখা হ'ব বুলি আশ্বাস প্ৰদান কৰে। উন্নত ভাৰতৰ দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে পুনৰ ক্ষমতালৈ আহিলে ভাৰতবৰ্ষক বিশ্বৰ 3টা শীৰ্ষ অৰ্থব্যৱস্থাৰ অন্যতমৰূপে গঢ়ি তোলাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। তেওঁ লগতে কংগ্ৰেছ দলক তোষামোদ আৰু ভোট বেংকৰ ৰাজনীতিৰ বাবে তীব্ৰ সমালোচনা কৰে। শ্ৰীমোদীয়ে বিকশিত গুজৰাটৰ জৰিয়তে উন্নত ভাৰত গঢ়ি তোলাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও প্ৰকাশ কৰে। হিম্মতনগৰত শ্ৰীমোদীয়ে ভাষণ প্ৰসংগত 3 তালাক প্ৰথাৰ বিলুপ্তি আৰু সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ বাবে বিগত 10 বছৰত তেওঁৰ চৰকাৰে গ্ৰহণ কৰা ঐতিহাসিক উদ্যমসমূহৰ কথা উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক গুণগত স্বাস্থ্যসেৱা, বিদ্যুৎ আৰু বাসগৃহৰ দৰে সকলো বুনিয়াদী সেৱা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। শ্ৰীমোদীয়ে বিজেপিৰ প্ৰাৰ্থীৰ হকে বিপুল হাৰত ভোটদান কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা কালি নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত 10খন দেশৰ 28টা ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে তেওঁৰ দলৰ নিৰ্বাচনী প্ৰচাৰ কৌশল আৰু সামগ্ৰিক নিৰ্বাচনী প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনাত মিলিত হয়। দলৰ নো বিজেপি অৰ্থাৎ বিজেপিক জনা উদ্যমৰ অংশ হিচাপে এই আলোচনা অনুষ্ঠিত হৈছিল। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীনাড্ডাই এই উদ্যমৰ জৰিয়তে বিজেপিৰ কৃতিত্বসমূহৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে বিজেপিয়ে আগবঢ়োৱা অৱদান আৰু ত্যাগৰ দ্বাৰা আনক অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰ কথা উল্লেখ কৰে। আলোচনাত দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু অশ্বিনী বৈষ্ণৱো উপস্থিত থাকে। আলোচনাত অষ্ট্ৰেলিয়া, ভিয়েটনাম, বাংলাদেশ, ইজৰাইল, উগাণ্ডা, তাঞ্জানিয়া, ৰাছিয়া, শ্ৰীলংকা, মৰিছাছ আৰু নেপালৰ ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত আছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত 7 মে'ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ হবলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইবুলি দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনত হৰাৰ আশংকাত প্ৰধানমন্ত্ৰী পদৰ মৰ্যাদা পাহৰি গৈছে আৰু কংগ্ৰেছে মহিলাৰ মংগলসূত্ৰ তথা জনসাধাৰণৰ বাসগৃহ কাঢ়ি নিব বুলি দাবী কৰিব লৈছে। কংগ্ৰেছ নেতাগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে কংগ্ৰেছে বিজেপিৰ 300খন আসনৰ ভিতৰত 150ৰো অধিক আসন কাঢ়ি লৈ পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ ওলোৱাৰ বাবে শ্ৰীমোদীয়ে এনেধৰণৰ হাস্যাস্পদ আৰু মিছা কথা কবলৈ লৈছে। শ্ৰীমোদীয়ে ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰৰ সময়ত সম্পত্তি দখল সম্পৰ্কীয় বিত্তীয় আৰু প্ৰতিষ্ঠানগত জৰীপ সন্দৰ্ভত শ্ৰীগান্ধীৰ বিবৃতিৰ কথা উল্লেখ কৰি কংগ্ৰেছ দল ক্ষমতালৈ আহিলে দলটোৱে মহিলাৰ মংগলসূত্ৰসহ সকলো সম্পত্তিৰ জৰীপ চলাব আৰু পুনৰ বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি মন্তব্য কৰিছিল। বিজেপিয়ে কৈছে যে গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ ভিতৰত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ সৰ্বাধিক বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে প্ৰকাশ কৰা শেহতীয়া পূৰ্বানুমানৰ পৰা দেশৰ অৰ্থনৈতিক প্ৰগতি শক্তিশালী আৰু সুস্থিৰ বুলি প্ৰমাণিত হৈছে। ইয়াৰ পৰা বিজেপি চৰকাৰৰ নীতি আৰু সংস্কাৰৰ সাৰ্থকতা প্ৰতিফলিত হৈছে বুলি দলে প্ৰকাশ কৰিছে। দলৰ ৰাষ্ট্ৰীয় মিডিয়া মুৰববী অনিল বলুনিয়ে এটা বিবৃতিযোগে কৈছে যে এই সাফল্যই বিজেপিৰ উন্নত ভাৰতৰ ব্যাপক দৃষ্টিভংগীৰ সৈতে গভীৰভাৱে সমন্বয় স্থাপন কৰিছে। তেওঁ কয় যে ই অৰ্থনৈতিক সবলীকৰণৰ দিশত ভাৰতৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ ক্ষণক সূচায় আৰু বিকাশ অনুকূল বাতাবৰণ গঢ়ি তোলাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা সুদৃঢ় কৰি তোলে। পাঞ্জাব কিংছে যোৱা নিশা চেন্নাই এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক 7 উইকেটত পৰাস্ত কৰে। পাঞ্জাব কিংছে 163 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 5টা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। পাঞ্জাবৰ হৈ অপেনাৰ জনী বেয়াৰষ্টই 46 ৰাণ কৰাৰ বিপৰীতে ৰিলে ৰছোৱে 43 ৰাণৰ বৰঙণি আগবঢ়ায়। চেন্নাইৰ শাৰ্দুল ঠাকুৰ, শিৱম দুবে আৰু ৰিচাৰ্ড গ্লিছনে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 162 ৰাণ কৰে। চেন্নাইৰ ঋতুৰাজ গাইকোৱাৰে 48টা বলত সৰ্বাধিক 62 ৰাণ কৰে। পাঞ্জাবৰ হৈ হৰপ্ৰীত ব্ৰাৰ আৰু ৰাহুল শ্বাহৰে 2টাকৈ উইকেট লাভ কৰে। এই জয়ৰ সুবাদত পাঞ্জাব প্ৰতিযোগিতাৰ পইণ্ট তালিকাত 8ম পৰা 7ম স্থানলৈ উন্নীত হৈছে। চেন্নাই বৰ্তমান 4থ স্থানত আছে। প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ৰাজস্থান ৰয়েলছ বৰ্তমানলৈকে খেলা 9খন খেলৰ ভিতৰত 8খনত জয়লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে। আনহাতে হায়দৰাবাদে 9খন খেলৰ ভিতৰত 5খনত জয়লাভ কৰি 5ম স্থানত আছে। ভাৰতৰ তাৰকা দবা খেলুৱৈ বৈশালী ৰমেশ বাবুক আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচন FIDE আনুষ্ঠানিকভাৱে গ্ৰেণ্ডমাষ্টাৰ উপাধি প্ৰদান কৰিছে। বৈশালী হল কনাৰু হাম্পি আৰু হৰিকা জোনাবল্লীৰ পাছত এই উপাধি লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় মহিলা গ্ৰেণ্ডমাষ্টাৰ। বৈশালীয়ে স্পেইনত বিগত বৰ্ষত অনুষ্ঠিত লোব্ৰেগাট অপেন দবা প্ৰতিযোগিতাত প্ৰয়োজনীয় 2500 ELO পইণ্ট সম্পূৰ্ণ কৰিছিল। অৱশ্যে যোৱা মাহত টৰণ্টোত কেণ্ডিডেটছ টুৰ্ণামেণ্টৰ সময়ত আয়োজিত ফেডাৰেচনৰ পৰিষদৰ বৈঠকৰ পাছতহে খেলুৱৈগৰাকীক আনুষ্ঠানিকভাৱে এই উপাধি প্ৰদান কৰা হয়। এই উপাধি লাভৰ পাছত বৈশালী তেওঁৰ ভাতৃ ৰমেশ বাবু প্ৰজ্ঞানানন্দৰ সৈতে বিশ্বৰ প্ৰথম গ্ৰেণ্ডমাষ্টাৰ ভাতৃ ভগ্নী যুটিত পৰিণত হয়। ভাৰতীয় পুৰুষ দলটো কালি চীনৰ চেংডুত অনুষ্ঠিত থমাছ কাপ বেডমিণ্টন প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ত ইণ্ডোনেছিয়াৰ বিৰুদ্ধে 1-4 ব্যৱধানত পৰাস্ত হয়। ভাৰতীয় দলটোৱে ইতিমধ্যে গ্ৰুপ পৰ্যায়ত ইংলেণ্ড আৰু থাইলেণ্ডৰ বিৰুদ্ধে জয়েৰে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে যদিও ইণ্ডোনেছিয়াৰ হাতত পৰাজিত হৈ গ্ৰুপৰ শীৰ্ষস্থানৰ পৰা অৱনমিত হৈছে। কালি প্ৰথমখন খেলত ভাৰতৰ এইচ এছ প্ৰণয়ে এণ্টনি চিনিচুকা গিণ্টিঙক পৰাস্ত কৰে। অৱশ্যে ডাবলছত সাত্বিক ছাইৰাজ, ৰাণকি ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ ভাৰতীয় যুটিটো মহম্মদ শ্বহীবুল ফিক্ৰী আৰু বাগাছ মৌলানাৰ হাতত পৰাজিত হয়। একেদৰে ধ্ৰুৱ কপিলা আৰু ছাই প্ৰতীকৰ যুটিটো ৰলি কাৰ্ণাণ্ডো আৰু ডেনিয়েল মাৰ্টিনৰ হাতত পৰাস্ত হয়। একেদৰে ছিংগলছত ভাৰতৰ দুগৰাকী খেলুৱৈ লক্ষ্য সেন আৰু কিদাম্বি শ্ৰীকান্তেও পৰাজিত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনত তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ চৰকাৰ সংবিধানৰ পবিত্ৰতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনত হৰাৰ আশংকাত প্ৰধানমন্ত্ৰী পদৰ মৰ্যাদা পাহৰি গৈছে বুলি দাবী কৰিছে আৰু পাঞ্জাব কিংছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।